দ্বিতীয় বংশাৱলী ২৬ অধ্যায়। উজিয়াৰ ৰাজত্ব, তেওঁ উন্নতি, তেওঁৰ কু আচৰণ আৰু তাৰ প্ৰতিফল। পাছত যিহুদাৰ সকলো লোকে ১৬ বছৰ বয়সীয়া উজিয়াক তেওঁ পিতৃ অমচিয়াৰ পদত ৰজা পাতিছিল। তেওঁৱেই এলত নগৰ পুনৰ সাজিছিল আৰু পুনৰাই তাক যিহুদাৰ অধীনত ৰাখিছিল। তাৰ পাছত ৰজাই তেওঁ পূৰ্বপুৰুষসকলৰ সৈতে নিদ্ৰিত হ'ল। উজিয়াই ১৬ বছৰ বয়সত তেওঁৰ ৰাজত্ব আৰম্ভ কৰিছিল। তেওঁৰ জেৰুচালেমত ৫২ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাতৃ জিখলীয়া জেৰুচালেম নিবাসিনী আছিল। তেওঁ নিজ পিতৃ অমচিয়াৰ সকলো কাৰ্য অনুসৰণ কৰিছিল আৰু যিহুৱাৰ দৃষ্টিত যি ন্যায় সেয়ে কৰিছিল। তেওঁ জখৰিয়াৰ জীৱনকালত ঈশ্বৰক বিচাৰিবলৈ স্থিৰ কৰিছিল। তেওঁ ঈশ্বৰক মানি চলাৰ কাৰণে জখৰিয়াই তেওঁক উপদেশ দিছিল। তেওঁ যিমানকাল ঈশ্বৰক বিচাৰিলে সিমানকাল ঈশ্বৰে তেওঁৰ সফল হ'বলৈ দিছিল। পাছত উজিয়াই যাত্ৰাত ওলাই গৈ পলেষ্টিয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। তেওঁ গাত যবনি আৰু অছদুদৰ গড়বোৰ ভাঙি পেলাইছিল আৰু অজদুদৰ অঞ্চলৰ লগতে ফিলিষ্টিয়াসকলৰ মাজত কেইবাখনো নগৰ সাজিছিল। ঈশ্বৰে পলেষ্টিয়াসকল, গুৰবালত থকা আৰবীয়াসকল আৰু মায়ুনীয়াসকলৰ বিৰুদ্ধে তেওঁক সহায় কৰিছিল। তেতিয়া অমুনীয়াসকলে উজিয়াক উপহাৰ দিছিল আৰু তেওঁ যশস্যা মিছৰৰ প্ৰৱেশ কৰা ঠাইলৈকে বিয়পি পৰিছিল, কিয়নো তেওঁ নিজকে অতিশয় বলৱান কৰি তুলিছিল। উজিয়াই জেৰুচালেমৰ চুকৰ দুৱাৰ, উপত্যকাৰ দুৱাৰ আৰু গড়ৰ চুকত থকা দুৰ্গবোৰ সাজিছিল আৰু সেইবোৰ সুৰক্ষিত কৰিছিল। তেওঁ মৰুপ্ৰান্তত পহৰা দিয়াৰ কাৰণে স্তম্ভবোৰ সাজিছিল আৰু অনেক নাট খান্দিছিল, কাৰণ তেওঁ নিম্নভূমিত ও সমথলতো অনেক পশুৰ জাক আছিল। পৰ্বতত আৰু পথাৰবোৰত তেওঁ খেতিয়কসকল আৰু দ্ৰাক্ষা খেতি কৰোতাসকল আছিল, কাৰণ তেওঁ কৃষি কৰ্ম ভাল পাইছিল। উজিয়াৰ যুদ্ধ কৰোতা সৈন্য সামন্তও আছিল। তেওঁলোকে ৰজাৰ সেনাপতি হননিয়াৰ অধীনত আছিল। জিৰিয়েল লিখক আৰু মাছেয়া শাসনকৰ্তাৰ হতুৱাই লিখা সংখ্যা অনুসাৰে তেওঁলোকে দোল বান্ধি যুদ্ধ যাত্ৰা কৰিছিল। পিতৃবংশৰ প্ৰধান পৰাক্ৰমী বীৰসকলৰ সংখ্যা সৰ্বমুঠ ২৬০০ লোক আছিল। তেওঁলোকৰ অধীনত শত্ৰুৰ বিৰুদ্ধে ৰজাৰ সহায় কৰিবৰ অৰ্থে পৰাক্ৰমেৰে যুদ্ধ কৰোতা ৩,০০,৭,৫০০ লোক আছিল। উজিয়াই সেই আটাই সৈন্য সামন্তৰ কাৰণে ঢাল, যাঠি, শিৰুৰক্ষক টুপী, কবচ, ধনু আৰু ফিংগাৰ হিল যুগুত কৰি ৰাখিছিল। তেওঁ নিপুণ লোকসকলৰ বুদ্ধিৰে সজা যন্ত্ৰ জেৰুচালেমত যুগুত কৰাই সেইবোৰেৰে কাঁড় আৰু ডাঙৰ হিলবোৰ মাৰি পঠিয়াবৰ বাবে দুৰ্গবোৰৰ ওপৰত আৰু ছিদ্ৰ থকা স্তম্ভবোৰত সেই যন্ত্ৰবোৰ ৰাখিছিল। পাছত তেওঁ বৰকৈ সহায় পাই অতি শক্তিমান হৈ উঠিছিল। এইদৰে তেওঁ যশস্যা দূৰ দেশলৈকে বিয়পি গৈছিল। কিন্তু শক্তিমান হোৱাৰ পাছত তেওঁ মন এনেকৈ গৰ্বিত হ'ল যে তেওঁ দুষ্কৰ্ম কৰিবলৈ ধৰিলে। তেওঁ নিজ ঈশ্বৰ যিহুৱাৰ বিৰুদ্ধে সত্য লংঘন কৰিলে। তেওঁ ধূপবেদীৰ ওপৰত ধূপ জ্বলাবলৈ যিহুৱাৰ মন্দিৰত সোমাল। তাতে অজৰীয়া পুৰোহিত আৰু তেওঁৰ লগত জিহুৱাৰ ৮০জন হাঁহিয়াল পুৰোহিত তেওঁৰ পাছত সোমাল। তেওঁলোকে উজিয়া ৰজাৰ সন্মুখত থিয় হৈ তেওঁক ক'লে, "হেই উজিয়া, জিহুৱাৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আপোনাৰ অধিকাৰ নাই, কিন্তু ধূপ জ্বলাবৰ বাবে পবিত্ৰকৃত হোৱা হাৰুণৰ সন্তান যি পুৰোহিতসকল, তেওঁলোকৰহে অধিকাৰ আছে। আপুনি পবিত্ৰ স্থানৰ পৰা বাহিৰ হওক, কিয়নো আপুনি সত্য লংঘন কৰিলে। ইয়াতে ঈশ্বৰ জিহুৱাৰ পৰা আপুনি সন্মান নাপাব." তাতে উজিয়াৰ বৰ খং উঠিল। সেই সময়ত ধূপ জ্বলাবৰ বাবে তেওঁ হাতত এটা ধূপাধাৰ আছিল। পুৰোহিতসকললৈ তেওঁ খং উঠাৰ সময়ত মন্দিৰত পুৰোহিতসকলৰ সন্মুখত ধূপবেদীৰ ওচৰত তেওঁ কপালত কুষ্ঠ ৰোগ ওলাই পৰিল। তেতিয়া অজৰিয়া প্ৰধান পুৰোহিত আৰু আন পুৰোহিতসকলে তেওঁলৈ চালে আৰু তেওঁৰ কপালত কুষ্ঠ ৰোগ হোৱা দেখিলে। তেতিয়া তেওঁক সেই ঠাইৰ পৰা বেগাই খেদি দিলে। তেওঁ নিজেও বাহিৰলৈ যাবৰ বাবে খৰখেদা কৰিলে, কিয়নো জিহুৱাই তেওঁক আঘাত কৰিছিল। তেতিয়াৰ পৰা ৰজা উজিয়া মৃত্যুৰ দিনলৈকে কুষ্ঠৰোগী হৈ থাকিল। তেওঁ বেলেগ ঘৰত বাস কৰিছিল, কিয়নো তেওঁ কুষ্ঠৰোগী আছিল। তেওঁক জিহুৱাৰ মন্দিৰৰ পৰা বিচ্ছেদ কৰা হৈছিল। তাতে তেওঁ পুত্ৰ যুথমে ৰাজগৃহৰ অধ্যক্ষ হৈ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে। উজিয়াৰ বিশেষ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে সকলো কথা আমোচৰ পুত্ৰ জিচয়া ভাৱবাদীয়ে লিখা পুস্তকত আছে। পাছত উজিয়া তেওঁ পূৰ্বপুৰুষসকলৰ সৈতে নিদ্ৰিত হ'ল। তেওঁলোকে তেওঁ পূৰ্বপুৰুষসকলৰ লগত ৰজাসকলৰ মৈদামনীত তেওঁক মৈদাম দিলে, কাৰণ তেওঁলোকে কৈছিল তেওঁ কুষ্ঠৰোগী। তাৰ পাছত তেওঁ পুত্ৰ যুথম তেওঁৰ পদত ৰজা হ'ল।